গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা। পুজোৰ লগা খবৰ পুৰি আছে কিটো খমেৰে। প্ৰেচিডেণ্ট কৈছে ৰিপাব্লিক ডেটো সব নাগৰিক খান লগা খুশি আৰু গৰ্ব আছে। তাইৰ পৰা কৈছে যোৱা 75 চালতে ইণ্ডিয়াটো কাম কৰি কেনে যাই আছে দেশ খান লগা মাজতে তাই লগা জাগা বনাবলৈ। তাইৰ পৰা কৈছে কি ন্যায় লিবাৰ্টি ইকুৱেলিটি আৰু ফেটাৰনিটিটো সদায় ইণ্ডিয়া চিভিলাইজেশ্যনেল হেৰিটেজ লগত থাকিছে।
India is taking leadership positions in international forums. This transformation would not have been possible without the blueprint laid down by our constitution. In recent years, the economic growth rate has remained persistently high, creating job opportunities for our youth, putting more money in the hands of farmers and laborers, and also lifting more people out of poverty.
প্ৰেচিডেণ্ট মৰ্মীটো কৈছে যোৱা চাল খানদে চাইলে ইণ্ডিয়া লগা ইকনমিক গ্ৰথটো বেছি উঠিছে। এইটোৰ পৰা জৱান খানকে জব অপৰচুনিটিজটো পাইছে আৰু তাতে পৰা কিষাণ আৰু মজদুৰীৰ লগত পইচা দিবলৈ পাৰিছে। প্ৰেচিডেণ্টো চৰকাৰকে খুচি কৈ দিছে টেকনলজি লৈ না ফাইনেন্সতে উঠাফিনি। তাইৰ পৰা কৈছে ডিজিটেল পেমেণ্ট অপশ্যন আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ছিষ্টেমটো ইনক্লুশ্যনটো প্ৰমোট কৰিছে। দেশটো হলে আজি তাই লগা 76 ৰিপাব্লিক ডেটো মানি আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুটো দেশ লৈ না নই দিল্লী লগা কাটাব্যাপাতে ৰিপাব্লিক ডেটো চেলিব্ৰেট কৰিব। ইণ্ডোনেছিয়া লগা প্ৰেচিডেণ্ট পাৰৱাৱো সুবাইণ্টোটো চিফ গেষ্ট কৰিব।
Republic Day Parade, Katavya Patti, India laga cultural diversity aro military takot milai rakhya logot. Special Dorgado, Constitution banalaga 75 sal punjia aro jan bhagidari di rakhya se. Republic Day Parade, Prime Minister Narendra Modi ba National War Memorial di ekta rit rakhi di gina suru hobole ase. President Draupadi Murmu ba Katavya Patti ekta ceremonial bhagidari punji gina ceremonial march past di salami lobole ase. Junto units kan armed forces, paramilitary forces, auxiliary civil forces, NCC aru NSS kan milai gina ase. Eki somoy Agashwani Delibra, Republic Day Parade aru Cultural Pageant 2025 laga running commentary do Pujur 940 bra suru kuri gina prasaran kuri dibola ase. Sob Agashwani stations di local radio stations, community radio stations aru FM channels milai gina Republic Day laga running commentary do relay koribole ase. Anu Agashwani News Kohima.
Milagina 160 members marching contingent aru 190 members band contingent Indonesia pura parade bhag lobo. Desh logo milai kina Nagaland bi aji 76 Republic Day to celebrate koribo. Ekta state level program to Nagaland Civil Secretary te rakhibo. নাগালেণ্ড লগা গভৰ্ণৰ লাগনেছনৰ পৰা নেশ্যনেল ফ্লেগ আনফ্ৰল কৰিব আৰু প্ৰদেশ লগা মানুহ লগ কথা কৰিব। চেলিব্ৰেশ্যনতে 17 পেৰেড কণ্টিজেণ্টো দেখিব। তাতে অৰুণাচল প্ৰদেশ পুলিচ বি পেৰেডে ভাগ ল'ব। এইটো চামে গভৰ্ণৰ ফৰা চিফ মিনিষ্টাৰ্ছ মোবাইল অপাৰেশ্যন থিয়েটাৰটো ফ্লেগ অফ কৰিব আৰু এক্সিবিশ্যন ষ্টল বি লাখো কৰিব। ডিপাৰ্টমেণ্ট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন টু চেলিব্ৰেশ্যন প্ৰগ্ৰাম লগা লাইভ টেলিকাষ্ট দিব তাৰ লগা ইউটিউব চেনেল DIPR নাগালেণ্ডতে। আকাশবাণী কহিমা HPT জুবজা মিলাই কিনা আৰু ষ্টেচন তাৰ নিচেৰে থকা খান আজি 76 ৰিপাব্লিক ডেটো মানি আছে। এছিষ্টেণ্ট ডাইৰেক্টৰ ইঞ্জিনিয়াৰিং আদা ফ্ৰপৰা অফিচ প্ৰেমিচেছ তে নেশ্যনেল ফ্লেগটো আনফ্ৰল কৰি দিছে আৰু চেলুটটো লৈ দিছে। নাগালেণ্ড লগা চিফ মিনিষ্টাৰ নিফিৰিঅ' জাওকালি ডিপাৰ্টমেণ্ট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন লগত চিফ মিনিষ্টাৰ্ছ অফিচ কহিমা তে এটা ৰিভিউ মিটিং থাকিছে। মিটিংটো হলে জাৰি থকা লগা প্ৰজেক্টছ আৰু নতুন আৰু আহি থকা লগা ইনিচিয়েটিভছ ওপৰত বাতচিত কৰিছে। মিটিং লগা সময়তে ডিপাৰ্টমেণ্ট লগা অফিচিয়েলছ খান তাই খান লা চিন্তাটো কৈছে আৰু দিগদাৰী খান কৈছে যেতিয়া তাকান কাম কৰা যা চামে চিফ মিনিষ্টাৰৰ পৰা মদত আৰু কপাৰেশ্যনটো দিবলৈ কৈছে। ডিপাৰ্টমেণ্টকে তাই লগা কমিটমেণ্ট দি কিনা যোন লগা মঞ্জিল আছে প্ৰদেশকে আগে লৈ যাবলৈ আৰু নাগৰিক খানকে ভাল কাৰণে। মিটিংতে চিফ চেক্রেটারি ডক্টর জে আলম এডভাইজার ফর ইনফরমেশন এন্ড পাবলিক রিলেশন ইমকম এল ইমচেম ডেভেলপমেন্ট কমিশনার রামাকৃষ্ণন আর ডিপার্টমেন্ট লাগা অফিসিয়াল খান ভাগ লৈছে। ইটু লৈ না আজি ফুজোর লাগা খবর ইমানতে শেষ করে আছে। শুনি থাকিবি সাম লাগা নাগামিজ খবর বি সাম 7:10 মিনিটে আনিব। শুনি থাকিয়া সবকে ভাল দিন হবি।